এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সুচাৰুৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ 13,300খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 13,992খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। একেদৰে 14,64,808গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰেড আৰু 12,06,442গৰাকী শিক্ষাৰ্থীয়ে এ গ্ৰেড লাভ কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা 11,594খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু 25,000টকাকৈ উদগনিমূলক অনুদান আগবঢ়ায়। অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত 4,320গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এইবাৰৰ গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে।
এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্ণিং আউটকাম, বিদ্যালয়ত গলেই নহব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছো, লাৰ্ণিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলো। আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছো। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছো। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্ণিং আউটকামৰ যিটো বুকলেট, তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰো, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব।
উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017ৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,077খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হয়। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে আজিৰ পৰা 29 মাৰ্চলৈ গুৱাহাটীৰ নেটফি অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ আজি ভৈয়াম আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ 150সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱে নাগৰিকসকলক জনজাতীয় সমাজৰ চহকী ঐতিহ্য আৰু কলা সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি ডঃ পেগুৱে আশা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত 3টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী অশোক সিংহলে গোৱালপাৰা জিলাত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি দোদান পৰিষদীয় সমষ্টিত NDAৰ প্ৰাৰ্থী দিবাকৰ ৰাভাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে আন 4টা সমষ্টিতো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰায়ো আজি গোৱালপাৰা জিলাত নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14টা সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। বিজেপি আৰু কংগ্ৰেছ দলে আজি জিলাখনৰ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাত প্ৰচাৰ অভিযানত অংশ লয়। সমাগত BTC নিৰ্বাচনত অসম গণ পৰিষদ দলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই নিৰ্বাচন সন্দৰ্ভত কালি চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত দলটোৰ এখন প্ৰতিনিধি সভাত দলৰ নেতৃবৰ্গই এই কথা প্ৰকাশ কৰে। দলটোৱে BTRত থকা অজনজাতীয় লোকৰ নিৰাপত্তা, সম উন্নয়ন আৰু সম বিকাশৰ পৰা বঞ্চিত বুলি অনুভৱ কৰা লোকসকলৰ স্বাৰ্থত এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধনেশ্বৰ দাসে প্ৰকাশ কৰে। গুৱাহাটী মহানগৰীৰ সমীপৰ সোনাপুৰৰ যোগদলত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন যুৱকৰ মৃত্যু হয়। নিহত যুৱককেইজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মুস্তাক আহমেদ, ছাকিল আহমেদ আৰু শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। ঈদৰ বাবে নিজৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দোকমোকালিতে এই যুৱক 3জন মৈৰাবাৰীৰ পৰা গুৱাহাটী মহানগৰীলৈ এখন বাহনেৰে ৰাওনা হৈছিল। সোনাপুৰৰ যোগদলত তেওঁলোকৰ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত যুৱক 3জনৰ মৃত্যু হয়। মৃত যুৱক 3জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6 বজাত।